এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোকপাত, উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন, অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান, গুৱাহাটীত অনুষ্ঠিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজিৰ নাট গুভাৰজা ছত্ৰ সিং অপ্ৰতিৰোধ দেও ৰজা, আৰু নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান, তেওঁৰ মৃত্যুত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া বিতং বাতৰি। অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই চাংচাৰীত উত্তৰ পূবৰ প্ৰথমখন এইমছ, গুৱাহাটীৰ প্ৰস্তাৱিত ৰিং ৰোড প্ৰকল্প, কলিয়াবৰ নুমলীগড়ত এলিভেটেড কৰিডৰ, নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ লগতে কেইবাটাও প্ৰকল্পৰ কথা তেওঁৰ ভাষণত উল্লেখ কৰে। ৰাজ্যখনত 1500 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ডিচেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেল উদ্বোধন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰাজ্যত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে 2021 চনৰ পৰা 11,000ৰো অধিক নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যক পুনৰ সংস্থাপন দিয়া হৈছে। তেওঁ কয় যে আলফা, আদিবাসী আৰু ডিমাচা উগ্ৰপন্থীৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই শান্তি চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে 4,000 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে। দেশৰ বিভিন্ন প্ৰান্তত কালি 79 সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনেৰে সমগ্ৰ দেশ আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়ি গৈছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱস কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ ইটানগৰৰ আই জি উদ্যানত আয়োজিত স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শ্ৰীখাণ্ডুৱে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ দিশত আলোকপাত কৰি কয় যে অৰুণাচল প্ৰদেশ চৰকাৰে 2025ৰ পৰা 2035 বৰ্ষক জলশক্তি দশক হিচাপে ঘোষণা কৰিছে। ৰাজ্যখনত অহা 3 বছৰত 2,00,000 কোটি টকা ব্যয় সাপেক্ষে নতুন জলশক্তি প্ৰকল্প আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী খাণ্ডুৱে প্ৰকাশ কৰে। নাগালেণ্ডতো কালি স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ঠাইত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। কোহিমাৰ নাগালেণ্ড অসামৰিক সচিবালয় প্লাজাত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেফিউৰিঅ'ই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ হেৰুওৱা সাহসী যুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে তেওঁলোকৰ সাহস, ত্যাগ আৰু নিস্বাৰ্থ সেৱাই অনাগত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত তেওঁৰ নতুন পদ্ধতি নীতিৰ অধীনত ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থা শক্তিশালী কৰা, দুৰ্নীতি প্ৰতিৰোধ আৰু নিকা প্ৰশাসনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংস্কাৰসমূহৰ বিষয়ে উল্লেখ কৰে। মিজোৰাম দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী লালডুহোমাই ৰাজ্যখনে বিশ্বমানৰ ৰেলৱে ষ্টেচন নিৰ্মাণৰ প্ৰস্তুতি চলাইছে আৰু 2036 চনৰ অলিম্পিকৰ বাবে ক্ৰীড়া পুঁজি বৃদ্ধি কৰিছে বুলি উল্লেখ কৰে। ত্ৰিপুৰাতো উলহ মালহেৰে দেশপ্ৰেমৰ ভাৱনাৰে স্বাধীনতা দিৱস পালন কৰা হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই আগৰতলাৰ আছাম ৰাইফলছৰ খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তেওঁ অপাৰেচন সিন্দুৰত সৈনিকসকলৰ ভূমিকাৰ বাবে অভিনন্দন জনোৱাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ কথা সোঁৱৰি জনসাধাৰণক ভোকেল ফৰ লোকেল পদক্ষেপত সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি কিছু ব্যতিক্ৰমীভাৱে স্বাধীনতা দিৱস পালন কৰাৰ উপৰি এই দিৱস উপলক্ষে খেল ধেমালিকে ধৰি অন্যান্য কাৰ্যসূচী অনুষ্ঠিত হয়। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো শিলচৰৰ মধুৰবন্দৰ কাছাৰ স্পৰ্টিং ক্লাবে বৰাক নদীত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। স্থানীয় ভাষাত নাও বাইচ হিচাপে পৰিচিত এই পৰম্পৰাগত নাও খেল উপভোগৰ বাবে কালি বৰাক নদীৰ পাৰত বহুসংখ্যক লোক সমবেত হয়। এইবাৰৰ প্ৰতিযোগিতাত বৰাক উপত্যকাৰ তিনিখন জিলাৰ উপৰি উজনি অসমৰ বিভিন্ন স্থানৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। মৰিগাঁৱৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। পতাকা উত্তোলনৰ পাছত বন কৰ্তৃপক্ষই অভয়াৰণ্যৰ পৰা এটা মটৰ চাইকেল সমদল উলিয়ায়। দুপৰীয়াৰ ভাগত হাদুক বিলত বনৰক্ষী বাহিনী, মাউত আৰু অন্যান্য কৰ্মচাৰীসকলৰ মাজত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। 79 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে কালি সহযোগ শীৰ্ষক এটা বিশেষ কাৰ্যসূচী আৰম্ভ কৰে। কৰ্কট ৰোগীসকলৰ যত্ন তথা এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তেওঁলোকক সকলো সময়তে সাহস আৰু সমৰ্থনেৰে সহায় আগবঢ়োৱা পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সন্মান জনাই অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে ৰাজ্যৰ 9খন চিকিৎসালয়ত এই পদক্ষেপ আৰম্ভ কৰিছে। লখিমপুৰ জিলাত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে আয়োজন কৰা বিশেষ কাৰ্যসূচীত জিলাখনৰ কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকসকলে একত্ৰিত হৈ পতাকা উত্তোলন কৰে। ইয়াৰ জৰিয়তে এই ৰোগত আক্ৰান্ত হৈ থকা আন লোকসকলৰ মনোবল আৰু উৎসাহ বৃদ্ধিৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। ঐতিহাসিক অসম চুক্তি সম্পাদিত হোৱাৰ 40 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই কালি লতাশিল খেলপথাৰত আয়োজিত এটা কাৰ্যসূচীত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে। কাৰ্যসূচীত ভাগ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।
চল্লিশ বছৰ হ'ল আৰু অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ, সকলো নিৰ্যাতিত ব্যক্তিক শ্ৰদ্ধা জনালোঁ আৰু অসম আন্দোলনত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আজি গোটেই অসমত প্ৰতিখন জিলাৰ সদৰত অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন হৈছে, গোটেই অসমত হৈ আছে আৰু এই বিষয়টোৰ সম্পৰ্কত এটা আলোচনা হৈছে। এই ঐতিহ্যপূৰ্ণ ঐতিহাসিক এই লতাশিল খেলপথাৰ, ইয়াত যেতিয়া খেলপথাৰলৈ সোমাই আহিছোঁ মই ছাত্ৰ ছাত্ৰীসকলৰ মুখ মই চাইছোঁ, বিভিন্ন ব্যক্তিৰ মুখ চাইছোঁ। অসম আন্দোলনত জড়িত বহু ব্যক্তি আছে কিন্তু যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে অসম আন্দোলনৰ পিছত জন্ম হৈছে, কিন্তু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মাক দেউতাক পিতৃ মাতৃসকলে অসম আন্দোলনত জড়িত আছিল।
অসম যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে অসম আন্দোলনৰ 855গৰাকী শ্বহীদৰ সোঁৱৰণত শ্ৰদ্ধা নিবেদন কৰে।
অকল পুণ্যাত্মাই নিজৰ ভৱিষ্যতক উত্তৰ পুৰুষৰ বাবে উৎসৰ্গা কৰিলে, সেইসকল পবিত্ৰ পুণ্যাত্মাক আজি অসম চুক্তিৰ 20 বছৰত ভৰি দিয়া সময়তেই আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ ত্যাগৰ বিনিময়ত আমি অসমৰ অস্তিত্ব তথা এখন সুৰক্ষিত অসম পাবলৈ চুক্তি হৈছিল। এই চুক্তি 40 বৰ্ষ হ'ল, আমি আজি সেই উদ্দেশ্যে সমূহ বিশেষকৈ পুণ্যাত্মা শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই দীঘলী পুখুৰীৰ পাৰত।
ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কালি জিলা সদৰত অসম চুক্তিৰ 40 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অসম চুক্তিক ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি বুলি উল্লেখ কৰি সংগঠনটোৱে এই চুক্তি ৰূপায়ণ কৰি খিলঞ্জীয়া লোকৰ পৰিচয় ৰক্ষা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তী ৰাণী ডেকাই।
স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ আয়োজন কৰা হৈছে। এই নাটমেলাত কালি স্বাধীনতা দিৱসৰ দিনটোত হিল্লুল কুমাৰ পাঠকৰ গোপীনাথ যুগজয়ী স্বপ্নদ্ৰষ্টা নাট মঞ্চস্থ কৰা হয়। অবিনাশ শৰ্মাই পৰিচালনা কৰা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পৰিৱেশন কৰা এই নাটখনৰ 2টাকৈ দৰ্শনী অনুষ্ঠিত হয়। কালি দ্বিতীয় দৰ্শনীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে কলাক্ষেত্ৰ সমাজৰ এই সজ প্ৰয়াসৰ শলাগ লয়। উল্লেখযোগ্য যে কালি নাট মঞ্চস্থ হোৱাৰ পূৰ্বে কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে অত্যাধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰেক্ষাগৃহ পৰিসৰত আয়োজন কৰা স্বৰাজ পৰিক্ৰমা শীৰ্ষক প্ৰদৰ্শনী আৰু পূৰ্বৰংগ নামৰ কলাত্মক কাৰ্যসূচী মুকলি কৰে। নাটমেলাত আজি মঞ্চস্থ হ'বলগীয়া নাট সম্পৰ্কে আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কালিৰে পৰা আৰম্ভ হৈছে সাতদিনীয়া পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলা। এই নাটমেলাত আজি মৃণাল কুমাৰ বৰাৰ ঘোভা ৰজা ছত্ৰ সিং নাটখন মঞ্চস্থ কৰা হ'ব। মৃণাল কুমাৰ বৰাৰ পৰিচালনাত নগাঁৱৰ ৰংগালয় নাট্য দলে এই নাটখন মঞ্চস্থ কৰিব। বিয়লি 5 বজাত নাটখনৰ প্ৰথম দৰ্শনী আৰু সন্ধিয়া 7:30 বজাত নাটখনৰ দ্বিতীয় দৰ্শনী অনুষ্ঠিত হ'ব। একেদৰে পূৰ্বোত্তৰ নাটমেলাত 17 আগষ্টত পংকজ্যোতি ভূঞাৰ মাংৰী মেমো সেউজী কন্যা, 18 আগষ্টত উৎপলত্তৰ ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ, 19 আগষ্টত প্ৰশান্ত কটকীৰ জ্যোতিপ্ৰসাদ সংগ্ৰামী জ্যোতি শিখা, 20 আগষ্টত কৰুণা ডেকাৰ অম্বিকাগিৰি একুৰা নিৰ্বাপিত জুই আৰু 21 আগষ্টত সপোনজ্যোতি ঠাকুৰৰ চন্দ্ৰপ্ৰভা মুক্তিৰ এটি গান নাটকেইখন মঞ্চস্থ কৰা হ'ব।
নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ কালি সন্ধিয়া চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। জ্যেষ্ঠ বিজেপি নেতা লা গণেশনক 2023 চনৰ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ মণিপুৰৰ ৰাজ্যপাল আৰু পশ্চিমবংগৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চেন্নাইত আজি বিয়লি 5 বজাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে এটা বাৰ্তাত প্ৰয়াত গণেশনৰ দীঘলীয়া আৰু সমৰ্পিত জনসেৱক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসেৱাত জীৱন উৎসৰ্গা কৰা শ্ৰীগণেশন সদায় এগৰাকী জাতীয়তাবাদী ব্যক্তি হিচাপে স্মৰণীয় হৈ ৰ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰয়াত গণেশনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন সন্মানেৰে সন্মানিত অটল বিহাৰী বাজপেয়ীৰ সপ্তম মৃত্যুবাৰ্ষিকীত আজি সমগ্ৰ ৰাষ্ট্ৰই প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত থকা তেওঁৰ স্মৃতিসৌধ সদৈৱ অটলত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ পুষ্পাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু, গজেন্দ্ৰ সিং শেখাৱট, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ভালেমান গণ্যমান্য ব্যক্তিয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি সুশাসনৰ প্ৰতিভূ প্ৰয়াত বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা, কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বৰ্ষীয়ান ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ যে স্বাধীনতা দিৱস উপলক্ষে বাতৰি কাকতৰ কাৰ্যালয়সমূহ কালি বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আজি কোনো বাতৰি কাকত প্ৰকাশ হোৱা নাই, সেয়েহে আজি বাতৰি কাকতৰ শিৰোনামৰ পৰ্যালোচনা আগবঢ়াব পৰা হোৱা নাই। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ তেলাহী খণ্ডৰ অন্তৰ্গত কলিতা গাঁৱত পঞ্চায়ত প্ৰতিনিধিসকলৰ এখন সভাত ভাগ লয়। সভাত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱকুমাৰ দলে উপস্থিত থাকে। এই সভাতে অহা 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা পালন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী ঢেৰেকণীৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোকপাত। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাল ভট্টাচাৰ্যৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান। গুৱাহাটীত অনুষ্ঠিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজিৰ নাট গোভা ৰজা ছত্ৰ সিং অপ্ৰতিৰোধ্য দেওৰজা। আৰু নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান, তেওঁৰ মৃত্যুত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।